এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ আৰু জলপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অহা পাঁচ বছৰত 4,800 কোটি টকাতকৈ অধিক ধন বিনিয়োগ কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীত আয়োজিত এডভান্টেজ আছাম সন্মিলনত এই কথা প্ৰকাশ কৰে। কালি পথ পৰিবহণ, ৰেলৱে আৰু নদী বিষয়ক এখন আলোচনা সত্ৰত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প গ্ৰহণ কৰি দেশ নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে। অসমে এই পথেৰে আগবাঢ়ি যাব লাগিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। 2014 চনৰ পৰা আভ্যন্তৰীণ জলপথ খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি নদী প্ৰণালীৰ সমৃদ্ধ নেটৱৰ্কৰ সৈতে ৰাজ্যখনৰ আভ্যন্তৰীণ জলপথসমূহে অৰ্থনৈতিক বিকাশত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি লখিমপুৰ জিলাত আয়োজিত এখন নাগৰিক সভাত অংশ লৈ 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। তেওঁ এইবাৰৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আবণ্টন জনোৱা বিভিন্ন ক্ষেত্ৰৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে এই বাজেট অতি গুৰুত্বপূৰ্ণ বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এইবাৰৰ বাজেট উত্তৰ পূৰ্বাঞ্চলত নতুন প্ৰকল্প নিৰ্মাণ, শিক্ষাৰ গুণগত মান উন্নীতকৰণ, নতুন প্ৰযুক্তি গ্ৰহণ, গৱেষণাৰ উপৰি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ৰূপায়ণত বিশেষভাৱে সহায় হ'ব। ডাঃ পেগুৱে দেশৰ সামগ্ৰিক উন্নয়নেৰে এখন নতুন আৰু শক্তিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে কেন্দ্ৰীয় বাজেটত গ্ৰহণ কৰা উন্নয়নমুখী পদক্ষেপৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ শলাগ লয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰে পৰা উত্তৰ পূব জাপান কাৰাভান মহোৎসৱ অনুষ্ঠিত হৈছে। জাপান ফাউণ্ডেশ্যনৰ সহযোগত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে ৰাজ্যখনত জাপানী ভাষাৰ শিক্ষাৰ প্ৰতি যুৱক যুৱতীসকলক আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰা হ'ব। মহোৎসৱত জাপানৰ ভাষা, কলা, সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত কৰি 3খন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। কালি এই উপলক্ষে আয়োজিত সংবাদমেলত জাপানৰ সংস্থাটোৰ হৈ প্ৰতিনিধিত্ব কৰা নতুন দিল্লীৰ জাপানী ভাষা কাৰ্যালয়ৰ সঞ্চালক টাইছেই টায়োমাৰুৱে কয় যে এই সংস্থাটোৱে ভাৰতত জাপানী ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। বিশ্ববিদ্যালয়খনত আজি আৰু কাইলৈ অনুষ্ঠানৰ অংশ হিচাপে জাপানৰ সংস্কৃতিৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অহা শিক্ষাবৰ্ষৰ পৰা জাপানী ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ পৰিকল্পনা লোৱা হৈছে। অসমৰ 50,000 ল'ৰা ছোৱালীক জাপানত কাম কৰাৰ বাবে উপযুক্ত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এই জাপানী শিক্ষাৰ পাঠ্যক্ৰমে সহায় কৰিব বুলি বিশ্ববিদ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰে। গোলাঘাটৰ স্বাস্থ্য বিভাগে আজি জিলাখনত মুঠ 1,683 জন যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰে। নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত আজিৰ এই কাৰ্যসূচীৰ অধীনত ৰোগীসকলক পুষ্টিকৰ খাদ্য বিতৰণ কৰাৰ লগতে নিক্ষয় মিত্ৰসকললৈ সম্বৰ্ধনা পত্ৰ আগবঢ়োৱা হয়। কেন্দ্ৰীয় চৰকাৰে যক্ষ্মামুক্ত ভাৰত কাৰ্যক্ৰমৰ অধীনত সমগ্ৰ দেশতে এনেধৰণৰ বহুখিনি কাৰ্যসূচী হাতত লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত বৰ্ষৰ ভিতৰত সমগ্ৰ দেশতে যক্ষ্মা নিৰ্মূল কৰাৰ সংকল্প গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনতে গোলাঘাট জিলাৰ যক্ষ্মা ৰোগীসকলক ছমাহৰ বাবে পুষ্টিকৰ খাদ্য প্ৰদান কৰা হ'ব। যিহেতু যক্ষ্মা ৰোগীসকলক উপশম আৰু নিৰাময়ৰ বাবে যথেষ্ট পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় আৰু দৰিদ্ৰ লোকসকলে এনেধৰণৰ সুষম আহাৰ যোগাৰ কৰাত অসুবিধাত পৰে, সেয়েহে যক্ষ্মামুক্ত ভাৰত কাৰ্যক্ৰমৰ অধীনত জিলাখনত আজিৰে পৰা পুষ্টিকৰ খাদ্য বিতৰণ কাৰ্যসূচী হাতত লোৱা হৈছে। টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ বীৰাংগনা মূলাগাভৰু বঁটা আগবঢ়াইছে। আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সমিতিৰ বিষয়ববীয়াই এই কথা সদৰি কৰি কয় যে চৰাইদেউ জিলাৰ সোণাৰীত অহা 27 মাৰ্চৰ পৰা 3দিনীয়াকৈ আয়োজিত কাৰ্যসূচীত এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত টাই আহোমসকলৰ এযোৰ যুদ্ধৰ সাজপাৰ, এখন হেংদাং, এখন মানপত্ৰ, এটা স্মাৰক আৰু নগদ 25,000 টকাৰ চেক থাকিব বুলি আয়োজকসকলে জানিবলৈ দিছে। উল্লেখযোগ্য যে টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে 2013 চনৰ পৰা বীৰাংগনা মৌলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান কাৰ্যসূচীৰ আয়োজন কৰি আহিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।